আদিপুস্তক 4 অধ্যায়। কইন আৰু হেবলৰ বিৱৰণ। মানুহে তেওঁ ভাইজ্যা হোৱাৰ সৈতে এক লগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কইনক প্ৰসৱ কৰিলে। তেতিয়া হোৱাই ক'লে, জিহুৱাৰ সহায়ত মই এটি পুত্ৰ সন্তান পালো। পাছত তেওঁ পুনৰাই কৰিয়নৰ ভাইক হেবলক প্ৰসৱ কৰিলে। হেবল এজন মেৰচাগৰ পালক আৰু কৰিন কৃষক হ'ল। পাছত এটা সময়ত কৰিয়নে জিহুৱাৰ উদ্দেশ্যে তেওঁ ভূমিৰ উৎপন্ন হোৱা কিছু ফল উৎসৰ্গ কৰিলে। হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চৰ্বি উৎসৰ্গ কৰিলে। জিহুৱাই হেবলক আৰু তেওঁ উৎসৰ্গ গ্ৰহণ কৰিলে, কিন্তু কৰিয়নক আৰু তেওঁ উৎসৰ্গ হ'লে গ্ৰহণ নকৰিলে। সেয়ে কৰিয়নৰ অতিশয় খং উঠিল আৰু তেওঁ মুখো কলা পৰি গ'ল। তেতিয়া জিহুৱাই কৰিয়নক ক'লে, কিয় খং কৰিছা আৰু কেলেই বা মুখ কলা কৰি আছা? তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ'ব। কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে। সেয়ে তুমি তাক দমন কৰিব লাগে। তাৰ পাছত এদিন খেতিপথাৰত থকা সময়ত কৰিয়নে ভায়েক হেবলৰ লগত কথা কৈ আছিল, আৰু তেতিয়া কৰিয়নে নিজৰ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে। তেতিয়া জিহুৱাই কৰিয়নক সুধিলে, তোমাৰ ভাই হেবল ক'ত আছে? কৰিয়নে ক'লে, মই নেজানো, মই মোৰ ভাই ৰখীয়া নেকি? তেতিয়া জিহুৱাই ক'লে, তুমি কি কৰিলা? তোমাৰ ভাই তেজে ভূমিৰ পৰা মোলৈ চিঞৰি মাতিছে। সেয়ে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভাই তেজ গ্ৰহণ কৰিবৰ কাৰণে মুখ মেলিলে, সেই ভূমিৰ পৰাই তুমি অভিশপ্ত হলা। এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভূমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিৱীত পলৰীয়া আৰু থানঠিত নোহোৱা হবা। তেতিয়া কৰিনে জিহুৱাক ক'লে, এই শাস্তি মোৰ বাবে অসহনীয়। আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে, মই আপোনাৰ সন্মুখৰ পৰা লুকাই থাকিব লগা হ'ব। এই পৃথিৱীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ'ব, তেতিয়া যেয়ে মোক পাব, তেওঁৱেই মোক বধ কৰিব। তেতিয়া জিহুৱাই তেওঁক ক'লে, তেনেহ'লে যিকোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত 7 গুণ প্ৰতিশোধ লোৱা হ'ব। তাৰ পাছত জিহুৱাই কৰিনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে। কৰিয়নৰ বংশ। তাৰ পাছত কৰিনে জিহুৱাৰ সন্মুখৰ পৰা ওলাই গৈ এডনৰ পূব দিশে থকা নোট দেশত বাস কৰিলে। কৰিয়নে তেওঁ ভাইজাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ হনুকক প্ৰসৱ কৰিলে। কৰিনে এখন নগৰ নিৰ্মাণ কৰিলে আৰু পুত্ৰৰ নাম অনুসাৰে সেই নগৰখনৰ নাম হনুক ৰাখিলে। হনুকৰ পুত্ৰৰ নাম ইৰদ, ইৰদৰ পুতেকৰ নাম মহুৱাৰেল, মহুৱাৰেলৰ পুতেকৰ নাম মথুচাইল, মথুচাইলৰ পুতেকৰ নাম লেমক, লেমকৰ 2গৰাকী ভাইজা আছিল, এগৰাকীৰ নাম আদা আৰু আনগৰাকীৰ নাম চিল্লা। আদাৰ গৰ্ভত জাবলৰ জন্ম হ'ল। তম্বুত বাস কৰি পশুপালন কৰা লোকসকলৰ তেওঁ পূৰ্বপুৰুষ আছিল। তেওঁ ভায়েকৰ নাম আছিল যুবল। তেওঁ বীণা আৰু বাঁহী বজোৱাসকলৰ আদি পুৰুষ আছিল। চিল্লাৰ গৰ্ভত তুবল কৰিয়নৰ জন্ম হ'ল। তেওঁ পিতল আৰু লোহাৰ নানাবিধ অস্ত্ৰ গঢ়োতা আছিল। সেই তুবল কৰিয়নৰ নয়মা নামেৰে এজনী ভনীয়েক আছিল। লেমকে তেওঁ 2 ভাইজাক ক'লে, হে আদা আৰু চিল্লা, তোমালোকে মোৰ কথা শুনা। হে লেমকৰ ভাইজাসকল, মোৰ কথালৈ কাণ দিয়া, কিয়নো আঘাত কৰাৰ বাবে এজন লোকক, আঘাত কৰাৰ বাবে এজন যুৱকক মই বধ কৰিলো। কইনে হত্যা কৰাৰ প্ৰতিশোধ যদি 7 গুণ হয়, তেন্তে অৱশ্যে লেমকৰ প্ৰতিশোধ হ'ব 7 হতো গুণ। পাছত আদমে পুনৰাই তেওঁৰ ভাৰ্যাৰ সৈতে একেলগ হোৱাত তেওঁ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ'ল। হাৱাই সেই সন্তানৰ নাম ছেথ ৰাখিলে আৰু ক'লে, কৰিয়নে হেবলক বধ কৰাৰ কাৰণে ঈশ্বৰে মোক হেবলৰ সলনি পুনৰ এটি সন্তান দিলে। পাছত ছেথৰো এটি পুত্ৰ জন্মিল, তেওঁৰ নাম ইনোছ ৰাখিলে। সেই সময়ৰ পৰা লোকসকলে জিহুৱাৰ নামেৰে প্ৰাৰ্থনা আদি কৰিবলৈ আৰম্ভ কৰিলে।